Nohimia, doidai. Ji hokolor nam muhor mora asil. Teolu hol, hokliar putto, Nohimia. Teo dekadhoikho asil. Puruhit, Sidikia. Soraya, Ozoria, Jirimia. Poshur, Omoria, Molkia. Hottus, Sobonia, Molluk, Harim, Moremut. Ubodia, Daniel, Gintun, Baruk, Musulom, Obia, Miamin, Majia, Bilgoi, Aro Somoya, Euluk Puruhitasil, Lebia Lughokol, Ozoniar Putto, Jesua, Henadodor Porialor, Binui, Kodmiel, Aro Teolukor Logoria Hokol, Sobonia, Huddia, Kolita, Polaya, Hanon, Mika, Rohub, Hosbia, Jokkur, Serebia, Sobonia, Huddia, Bani, Boninu, Luhokolor Major Muiko Luk, Porius, Pohot Muab, Elom, Jottu, Bani, Bunni, Osgod, Beboy, Odunia, Big Boy, Adin, Ater, Hiskia, Ojur, Hudia, Hasum, Besoy, Harif, Onatut, Nuboy, Mok Pierce, Moslom, Hejir, Mose Zobel, Saduk, Jodua, Poltia, Hanon, Onaya, Husea, Hononia, Hosup, Holluhes, Pilha, Subek, Rohum, Hosbona, Masea, Ohia, Hanon, Anon, Molluk, Harim, Aru, Bana, Oberkisto Lughokol, Jene, Puruhit, Lebia, Duori, Gayok, Mondiror Dah, Aru Jihokole Usor Suburia Dekorpora, Nijoke Pitok Korile, Teonuke Nijoke, Isoror bidhit potigya boddho hol. Teonukor bhaija loraswali hokol jar buzibo pora hokti aru gyanasil. Teonukor bhai hokol aru pradhan lu hokolor hoite teonuk ekelog hoi. Isoror dak musie dia hau aru potigyar jugedi baidhot pori isoror bibosta onukhare solile. Amar Isoror Aigya Hakon Pornali Aru Bidhibur Nirikon Kori Palon Koribului Potigya Boddo Hol. Ami Potigya Koruze Ami Amar Sualik An Dekor Lukolui Bia Nidiu. Aru Amar Puttor Babeu An Dekor Suali Bia Korai Nanu. Ami Eau Potigya Koruze An Dekor Luhokole Jodi Bissambare Unu bostu ba hoisho besibului ane, teonukor pora bisambar ba an probito dinotu, ami heibur nikinu. Poti hoptom bosorot, ami ketinokoru. An jihudi hokolor logot, suktikora hokolu dhar, ami rehaidim. Amar isor jihuar gihor, porisojar orte, bosore bosore ek sekolor, inibhagor ebhak. Dan dia aigya ami grohon korisu. Tar babe dokhon pitha, poti dinor hoisyo nobbegdo, bisambaror humboli, no junor aru nidharit porbobur, probito nobbegdor, aru Israelok prayasitto koribor orte papartok bolidia, adi amar isor gihor, hokolu kajor karone e hokolu korim. Bidhano likha onukhare, Amar Isor Jihuar Probito Bedit Hori Jolabului, Puruhit, Lebia, Aru Lughokole, Horir Babe Sithi Khelale. Amar Porial Onukhare, Bosore Bosore Nirupon Kora Homoyot, Amar Isoror Jihuar, Giholui Hori, Anibului, Sithi Khelar Jugedi Basonil Hol. Amar Matit Utponno Hua Hoisor Agbhag, Aru Hokolu Pokar, Gosor Polor, Agbhag bosore bosore jihuar giholui, anibului, ami potigya korilu. Bidhano likhardore, আমাৰ জন্ম হোৱা প্ৰথম পুত্ৰ, আৰু আমাৰ গৰু, মেৰচাক আৰু ছাগলীৰ জাকবোৰৰ প্ৰথমে জগা জন্তু ঈশ্বৰৰ গৃহলৈ আৰু আমাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰা পুৰোহিতৰ ওচৰলৈ আনিবলৈ আমি প্ৰতিজ্ঞা কৰিলোঁ। আমি আমাৰ আটাৰ লডাৰ আগভাগ, শস্য নৈবেদ্য, প্ৰত্যেক গছৰ ফল, নতুন দ্ৰাক্ষাৰস, তেল আমাৰ ঈশ্বৰৰ গৃহৰ গুদামলৈ আৰু পুৰোহিতসকলৰ ওচৰলৈ আনিম। আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ দশমভাগ লেবিয়াসকলৰ ওচৰলৈ আমি আনিম, কাৰণ আমি কাম কৰা নগৰবোৰৰ পৰা লেবিয়াসকলে দশমভাগ আদায় কৰে। লেবিয়াসকলে দশমভাগ লোৱাৰ সময়ত হাৰুণৰ বংশৰ এজন পুৰোহিত লেবিয়াসকলৰ লগত থকা উচিত। লেবিয়াসকলে দশমভাগৰ দশমভাগ আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ গুদামলৈ আনিব লাগে। পবিত্ৰ বস্তুবোৰ ৰখা গুদাম যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে আৰু য'ত দুৱৰী আৰু গায়কসকল থাকে, সেইবোৰলৈ ইজৰাইলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস আৰু তেলৰ বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।